এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে। অসম আৰক্ষীৰ 202টা উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ বাবে অহা 5 ফেব্ৰুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে আজি এই কথা ঘোষণা কৰিছে। এই অনুসৰি লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে 23 ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা www.slprbassam.in ৱেবছাইটযোগে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে আধাৰ কাৰ্ড, পান কাৰ্ড, চালকৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো এখন চৰকাৰী ফটোযুক্ত পৰিচয় পত্ৰ পৰীক্ষা কেন্দ্ৰত দেখুৱাব লাগিব। এডমিট কাৰ্ডত উল্লেখ থকা পৰীক্ষা কেন্দ্ৰত প্ৰাৰ্থীসকল লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই সন্দৰ্ভত কিবা জানিব লগা থাকিলে প্ৰাৰ্থীসকলে পুৱা 10 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত 9667062063 শুল্কবিহীন নম্বৰত যোগাযোগ কৰিব পাৰিব। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত আজি এটা সৰ্বদলীয় বিধায়কৰ দলে চিৰাং জিলা ভ্ৰমণ কৰে। দলটোৱে জিলাৰ বিছমুৰীৰ পৰা সৰলপৰা পথ পৰিদৰ্শন কৰাৰ লগতে জিলাৰ শ্যামঠাইবাৰীৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা পথটো পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে ঢালিগাঁৱত থকা বঙাইগাঁও শোধনাগাৰৰ অতিথিশালাত এখন পৰ্যালোচনা সভাত মিলিত হয়। এই সভাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাজ্যিক লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগতে ঠিকাদাৰসকলৰ সৈতে তেওঁলোকে মত বিনিময় কৰে। তেওঁলোকে লগতে জিলাখনত ৰূপায়িত কেন্দ্ৰীয় আঁচনিসমূহৰ সন্দৰ্ভত জিলাৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়। ভ্ৰমণৰ অংশ হিচাপে দলটোৱে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাপাগুৰিৰ পৰা ভূটান সীমান্তৰ মালিভিটালৈ যোৱা অসম মালাৰ পথ নিৰ্মাণৰ অগ্ৰগতিৰ সম্পৰ্কেও বুজ লয়। ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ লোকসকলৰ ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে অহা বছৰৰ 24 ফেব্ৰুৱাৰীত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ এই সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ পৰা সবিশেষ বুজ লয়। এই কাৰ্যসূচীত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ 7500গৰাকী পুৰুষ মহিলাই ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ 612গৰাকী মহিলা হিতাধিকাৰীক দেনাবিহীন প্ৰমাণ পত্ৰ, 986গৰাকী বান ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য আৰু 68গৰাকী হিতাধিকাৰীক ছিড কেপিটেল প্ৰদান কৰা হয়। গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা ৰাজ্যিক ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আজি বানৰ সময়ত ল'ব লগা সাৱধানতাৰ সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ এটা অনুশীলন চলোৱা হয়। মৰিগাঁও আৰক্ষীৰ সংৰক্ষিত নিৱেশৰ পৰা জিলা অসামৰিক চিকিৎসালয়লৈ এই অনুশীলন অনুষ্ঠিত হয়। অনুশীলনত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ ডংকা মোকামত আজি প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডঃ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত 201গৰাকী ছাত্ৰীক স্কুটি বিতৰণ কৰা হয়। ইয়াৰ উপৰিও 111গৰাকী ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই বঁটা প্ৰদান কৰে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চৰাইদেউ জিলাতো আজিৰে পৰা 24 ডিচেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰে সুশাসন সপ্তাহ 2024 উদযাপন কৰা হৈছে। কাৰ্যসূচীৰ আজি প্ৰথম দিনা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষ এখন সজাগতা সভা অনুষ্ঠিত হয়। ডিমা হাছাও জিলাৰ হাফলঙত আজি প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত 340গৰাকী প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। উত্তৰ কছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলুচাই এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰে। শ্ৰীগাৰলুচাই নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক শিক্ষাৰ মান উন্নত কৰাত সহায় কৰিবলৈ নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। মৰিগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত আজি ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত মৰিগাঁও বিধানসভা পৰ্যায়ৰ খেল মহাৰণৰ দ্বিতীয় আৰম্ভ হৈছে। দুদিনীয়াকৈ অনুষ্ঠিত এই খেল মহাৰণৰ আজি প্ৰথম দিনা এথলেটিক্স, দবা, লং জাম্প, কাবাডী, ফুটবল, ভলীবল আদি খেল অনুষ্ঠিত হয়। আজিৰ কাৰ্যসূচীত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভালেমান ব্যক্তি উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।